এয়া আকাশবাণী। শিক্ষার্থীর প্রতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কাম কাজ বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভকে ধৰি ভিন ভিন বিষয়ক লৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। সমগ্ৰ দেশতে এই পৰ্যন্ত 10,33,00,000তকৈ অধিক সংখ্যক কৃষকৰ পৰিচয় পঞ্জীয়ন কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে প্ৰথম দিনাই 4টা সোণৰ পদকসহ মুঠ 17টা পদক লাভ কৰিছে। নিটক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগ আৰু আন বিভিন্ন বিষয়ক লৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কাম কাজ বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সময়ত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে বিৰোধী পক্ষৰ সাংসদসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আতিশয্য চলোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁলোকে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিবৃতি প্ৰকাশ কৰিব লাগে বুলি দাবী জনায়। ইয়াকে লৈ বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অধ্যক্ষ ওম বিৰলাই বিষয়টোক লৈ গৃহমন্ত্ৰী অমিত শ্বাহ সঁহাৰি জনাবলৈ প্ৰস্তুত বুলি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি প্ৰকাশ কৰা মন্তব্যৰ প্ৰতি আঙুলিয়াই দিয়ে। বিৰোধী পক্ষৰ 2টা প্ৰধান দাবীয়ে ইতিমধ্যে মানি লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰা প্ৰশ্নকালক সদনৰ অতিশয় গুৰুত্বপূৰ্ণ সময় বুলি অভিহিত কৰি শ্ৰীবিৰলাই সদনৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগ কৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক আহান জনায়। সদনৰ মজিয়ালৈ প্লে কাৰ্ড, বেনাৰ আদি লৈ অহা কাৰ্যই সংসদৰ শালীনতা ভংগ কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।
সদন মে চৰ্চা হো, প্ৰশ্নকাল হো আৰু মহত্বপূৰ্ণ বিধেয়কো পৰ চৰ্চা হোনা চাহিয়ে। ইয়ে বিধেয়ক দেশ আৰু ৰাষ্ট্ৰ কে সাথ বহুত বড়ে পৰিৱৰ্তন লানে কে বিধেয়ক হোতে হ্যাঁ, ইস পে অচ্ছি চৰ্চা সংবাদ হোনা চাহিয়ে। লেকিন কল BSC কি মিটিং মে ভি আগ্ৰহ কে আজ ফিৰ আগ্ৰহ কৰ ৰহা হু কি জিস বিষয় পৰ আপ ছাত্ৰ কে বিষয় পৰ মাং কৰ ৰহে থে, সরকার সংসদীয় কার্য মন্ত্রী নে কল BSC কি বৈঠক মে স্পষ্ট রূপ সে কহা কি গৃহ মন্ত্রী ইস বাত পৰ জবাব দেনে কো তৈয়ার হ্যাঁ, সদন চলনা চাহিয়ে।
ধাৰাবাহিকভাৱে সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হোৱাটোক উদ্বেগজনক বুলি আখ্যা দি তেওঁ কয় যে এনেদৰে সদনৰ কাম কাজ নিতৌ ব্যাহত হোৱা কাৰ্যৰ ফলত তেওঁ ব্যক্তিগতভাৱে দুখ অনুভৱ কৰিছে। ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰিবলগীয়া হৈ আছে বুলি উল্লেখ কৰি এই কাম সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগিতা আগবঢ়াবলৈ বিৰোধী পক্ষৰ সদস্যসকলক অধ্যক্ষগৰাকীয়ে বাৰম্বাৰ অনুৰোধ জনোৱা সত্বেও হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত তেওঁ বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একেটা বিষয়কে লৈ ৰাজ্যসভাতো বিয়লি 2 বজালৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। দুপৰীয়া 12 বজাত প্ৰথমবাৰ সদন স্থগিত ৰখাৰ পাছত দ্বিতীয়বাৰৰ বাবে কাম কাজ আৰম্ভ হোৱাৰ সময়ত বিৰোধী পক্ষৰ হুলস্থূলৰ মাজত ৰাজ্যসভাৰ সভাপতি CP ৰাধাকৃষ্ণনে প্ৰশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী সাংসদসকলে অবিৰতভাৱে শ্লোগান দি থকাৰ ফলত তেওঁ ব্যৰ্থ হয়। ইয়াৰ মাজতে নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নায়কে এটা বিভাগীয় প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে যদিও হুলস্থূলৰ বাবে তেওঁ উত্তৰদান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সভাপতিয়ে অৱশেষত বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন প্ৰথমবাৰ মিলিত হোৱাৰ সময়ত একাধিক মন্ত্ৰীয়ে তেওঁলোকৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিভিন্ন তথ্যপাতি সদনত দাখিল কৰে। গৃহ আৰু নগৰ পৰিক্ৰমা, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ, পৰিবহণ, পৰ্যটন আৰু সংস্কৃতি, সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ সৈতে জড়িত সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদনসমূহ সদনত দাখিল কৰাৰ পাছত হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰে। সেই সময়তে BJDৰ সাংসদ ডঃ সন্তৃপ্ত মিশ্ৰই এটা বিষয় উত্থাপন কৰে যদিও হুলস্থূলৰ ফলত দুপৰীয়া 12 বজালৈ সদন স্থগিত ৰাখিবলগীয়া হয়। ঝাৰখণ্ডত ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ অভিযোগক কেন্দ্ৰ কৰি সংসদ ভৱনৰ চৌহদত NDAই সমদল উলিয়ায়। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহ সাজু বুলি চৰকাৰে আশ্বাস দিয়াৰ পাছতো বিৰোধী আলোচনাৰ পৰা আঁতৰি আছে বুলি অভিযোগ উত্থাপন কৰি সাংসদসকলে প্লে কাৰ্ড লৈ এই সমদলত অংশগ্ৰহণ কৰে। আজি মংগল মিলন কাৰ্যসূচীৰ অন্তত NDAৰ সাংসদসকলে এই পদযাত্ৰা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেলে বিৰোধীয়ে ইচ্ছাকৃতভাৱে সংসদৰ কাম কাজত ব্যাঘাত জন্ম বুলি অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী পেটেলে কয় যে বিৰোধীয়ে প্ৰথমে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰিছিল আৰু শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী জনাইছিল। বিৰোধীৰ এই দাবী চৰকাৰে মানি লোৱাৰ পাছতো বিৰোধী দলসমূহ আলোচনাৰ বাবে সাজু হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভ কৰা সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণ আৰু বিশ্ব বজাৰ লাভ কৰাত সহায়ক হোৱাকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ দ্বাৰা সামগ্ৰীৰ মান নিশ্চিত কৰা, ভৌগোলিক সূচক থকা সামগ্ৰীসমূহৰ ডিজিটেল প্ৰসাৰ আৰু বহল বজাৰ লাভ কৰাত সহায় কৰাৰ লগতে এখন জিলা এবিধ সামগ্ৰী শীৰ্ষক ধাৰণা কাৰ্যকৰী কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাৰ অধীনত ভাৰত জি আই বেনাৰৰ অধীনত জি আই টেগযুক্ত অৰ্থাৎ ভৌগোলিক সূচক থকা সামগ্ৰীসমূহ আৰু ব্যৱহাৰকাৰীসকলক একেখন মঞ্চলৈ অনা হ'ব। এই পদক্ষেপে সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে বয়নশিল্পী আৰু হস্তশিল্পীসকলক বৃহৎ বজাৰৰ সুবিধা দিব। ইয়াৰ ফলত ভাৰতৰ ভৌগোলিক সূচক ব্যৱস্থা শক্তিশালী হোৱাৰ লগতে আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেলৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। সমগ্ৰ দেশতে এই পৰ্যন্ত 10,33,00,000তকৈও অধিক কৃষকৰ পৰিচয় পঞ্জীয়ন কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ইয়াৰ ফলত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, প্ৰধানমন্ত্ৰী ফচল জীৱন বীমা যোজনা, ন্যূনতম সমৰ্থন মূল্য আধাৰিত ক্ৰয় আৰু ঋণ প্ৰদানৰ লগতে দুৰ্যোগৰ সময়ত সাহায্যকে ধৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ সুবিধাসমূহ প্ৰদানৰ ক্ষেত্ৰত সুবিধা হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে কয় যে কৃষকসকলে নিজৰ মোবাইল ফোনৰ সহায়ত নিজৰ বাবে এটা কৃষক পৰিচয় পঞ্জীয়ন কৰিব পাৰে। এই উদ্যমৰ জৰিয়তে কৃষকসকলে ডিজিটেল কৃষি অভিযান আৰু অন্যান্য কৃষককেন্দ্ৰিক সুবিধাসমূহ সুচলভাৱে লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহাৰাষ্ট্ৰত আজি হোৱা এটা পথ দুৰ্ঘটনাত 4 লোকৰ মৃত্যু হোৱাৰ লগতে আন 2 লোক আহত হয়। মধ্যপ্ৰদেশৰ চাকাৰা জিলাৰ পুনে বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত 4-চকীয়া এখন বাহনে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে 4-চকীয়া গাড়ীখন পুনেৰ পৰা চাতাৰা অভিমুখে আহি থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত আৰু পাছত ট্ৰাকত খুন্দা মৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত লোক দুজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰিছে। সুলভ মূল্যৰ গৃহ নিৰ্মাণ প্ৰক্ৰিয়া, আঁচনিভিত্তিক ব্যৱস্থাৰ পৰা মালিকীস্বত্ব আৰু ভাড়াঘৰকে ধৰি একাধিক গৃহ নিৰ্মাণৰ বিকল্প প্ৰদান কৰা বহনক্ষম ব্যৱস্থালৈ বিকশিত হ'ব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সুলভ মূল্যৰ গৃহ নিৰ্মাণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি নগৰ উন্নয়ন বিভাগৰ সচিব সত্যেন্দ্ৰ সিঙে এইদৰে কয়। ভাৰতৰ দ্ৰুত নগৰীকৰণে সুলভ গৃহ নিৰ্মাণক অৰ্থনৈতিক বিকাশ, বহনক্ষম নগৰীকৰণ আৰু সামাজিক উন্নয়নৰ মূল স্তম্ভ কৰি তুলিছে বুলিও শ্ৰীসিঙে মত প্ৰকাশ কৰে। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 অনুৰ্ধৰ কমনৱেলথ ফেন্সিং চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই 4 সোণৰ পদককে ধৰি মুঠ 17 পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে 4 সোণ, 4 ৰূপ আৰু 9 ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু এপি এই 3 শ্ৰেণীৰে 6 ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেব্ৰেত নিখিল ৱাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাটছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ্ৰম মুৰাম্বাই ব্ৰঞ্জৰ পদক লাভ কৰে। ফয়েল ইভেণ্টত তেজছ পাটিলে ৰূপ আৰু হেমাছ চানাছামে ব্ৰঞ্জৰ পদক লাভ কৰে। এ পি ইভেণ্টত লোকেশ বেমানীয়ে ৰূপৰ পদক, শৌৰ্য অশ্বিনী আৰু গডৱিন আনকেছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ শাখাৰ ফয়েল ইভেণ্টত জয় শশিতাই সোণৰ আৰু কানাগলক্ষ্মীয়ে ৰূপৰ পদক অৰ্জন কৰে। এ পি ইভেণ্টত প্ৰাচী লোহানে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ নিবেদ্য নায়াৰ আৰু অনুপ্ৰিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কাম কাজ বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভকে ধৰি ভিন ভিন বিষয়ক লৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে প্ৰথম দিনাই 4 সোণৰ পদকসহ মুঠ 17 পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।